28 নম্বৰ ফটো খ্ৰীষ্টলা পৰিয়াল। এই পৰিয়ালগে চা জয় ইচলা পত্নী চলে। এই মন্দ ওলা মাগুৰকে মায়া কৰে, মাগুৰ ওলা ভাতাৰকে সন্মান জনায়। বিধি ইচলা বাইকনী আদেশ দিছে, ওৰা উৎসাহে ইগে উগে সহায় কৰে, শিক্ষাতে উন্নত কৰে, উমল মৰত চোৱা কিমত চাওগে, ঈশ্বৰকে মায়া কৰিবগে আৰু ওলা আজ্ঞা পালন কৰিবগে শিকাই। খ্ৰীষ্টলা পৰিয়াল একেলগতে প্ৰাৰ্থনা কৰিব লাগে আৰু ঈশ্বৰলা কাম কৰিব লাগে।